এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি পঢ়িছো অৰুণিমা গোস্বামীয়ে আৰু মোৰ সৈতে আছে প্ৰজন্ম চহৰীয়া। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল বান ক্ষতিগ্ৰস্ত অসমত সাহায্য আৰু পুনৰ সংস্থাপনত সহায় হোৱাকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শীঘ্ৰে বিশেষ পেকেজ ঘোষণা কৰিব বুলি কেন্দ্ৰীয় শক্তি গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী মনোহৰ লালৰ গুৱাহাটীত প্ৰকাশ। গুৱাহাটীত কেন্দ্ৰীয় শক্তিমন্ত্ৰী মনোহৰ লালৰ উত্তৰ পূবৰ শক্তি বিতৰণ সন্দৰ্ভত পৰ্যালোচনা বৈঠক। উত্তৰ পূবত শক্তি আৰু পৰ্যটনৰ বহু সম্ভাৱনা আছে বুলি মন্ত্ৰীগৰাকীৰ মন্তব্য। ৰাজ্য চৰকাৰে বিভিন্ন বিভাগত 35,000 পদত নিযুক্তিৰ বাবে শীঘ্ৰে অভিযান আৰম্ভ কৰিব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে আজি ঘোষণা কৰা নতুন সময়সূচী অনুসৰি অহা 25 জুলাইৰ পৰা উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ ৰাজ্যিক মুক্ত বিদ্যালয়ৰ পৰীক্ষা আৰু ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মহিলা দলৰ মাজত অনুষ্ঠিত ক্ৰিকেট শৃংখলাৰ আজি চেন্নাইত তৃতীয় তথা অন্তিমখন টি20 খেল। বান ক্ষতিগ্ৰস্ত অসমত সাহায্য আৰু পুনৰ সংস্থাপনত সহায় হোৱাকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শীঘ্ৰে বিশেষ পেকেজ ঘোষণা কৰিব বুলি কেন্দ্ৰীয় শক্তি গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী মনোহৰ লালে আজি গুৱাহাটীত প্ৰকাশ কৰিছে। উত্তৰ পূবৰ শক্তি আৰু নগৰ উন্নয়ন মন্ত্ৰীসকলৰ সৈতে গুৱাহাটীত আয়োজিত বৈঠকত অংশ লোৱাৰ পাছত মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে অসমৰ বান ক্ষতিগ্ৰস্ত লোকসকলক সহায়ৰ বাবে কেন্দ্ৰীয় চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। তেওঁ লগতে কয় যে ৰাজ্যখনত বানত হোৱা ক্ষয় ক্ষতিৰ মূল্যায়ন অব্যাহত আছে আৰু প্ৰধানমন্ত্ৰীয়ে এই মূল্যায়ন সম্পন্ন হোৱাৰ পাছতে পেকেজ ঘোষণা কৰিব। ইফালে ৰাজ্যত বানৰ প্ৰকোপ সামান্য হ্ৰাস পাইছে যদিও এতিয়াও 27খন জিলাৰ 91টা ৰাজহ চক্ৰত 3,100ৰো অধিক গাঁৱৰ বিস্তীৰ্ণ অঞ্চল বানত বুৰ গৈ আছে। এই ৰাণীত 18,80,000তকৈ অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। যোৱা 24 ঘণ্টাত বানৰ ফলত 15 জন লোকে প্ৰাণ হেৰুওৱাত সিহঁতে বানত মৃত্যু হোৱা লোকৰ সংখ্যা 74লৈ বৃদ্ধি হৈছে। যোৱা দুদিন ধৰি বতৰ ফৰকাল হোৱাৰ পৰিপ্ৰেক্ষিতত কোনো কোনো অঞ্চলত পানী কিছু হ্ৰাস পাইছিল যদিও আজি দিনৰ ভাগত গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন অঞ্চলত ধাৰাষাৰ বৰষুণৰ ফলত পুনৰ বান পৰিস্থিতিৰ সৃষ্টি হয়। ৰাজ্যখনৰ বিভিন্ন জিলা প্ৰশাসনে স্থাপন কৰা 245টা আশ্ৰয় শিবিৰত 48,000ৰো অধিক লোকে আশ্ৰয় লৈ আছে। NDRFৰ দলে কাছাৰ, বৰপেটা, বঙাইগাঁও, ডিব্ৰুগড় আৰু যোৰহাট জিলাত অভিযান অব্যাহত ৰখাৰ লগতে SDRF, অগ্নি নিৰ্বাপক বাহিনী, আৰক্ষী আৰু দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ স্বেচ্ছাসেৱকসকলে অন্যান্য অঞ্চলসমূহত সহায় আগবঢ়াইছে। কেন্দ্ৰীয় জল আয়োগৰ তথ্য অনুসৰি যোৰহাটৰ নিমাতীঘাট, তেজপুৰ, গুৱাহাটী আৰু ধুবুৰীত এতিয়াও ব্ৰহ্মপুত্ৰ বিপদসীমাৰ ওপৰেৰে বৈ আছে। একেদৰে মুৰিডিঙি, দিখৌ, দিচাং, কপিলি আৰু কুচিয়াৰা নৈৰ পানীও বিপদসীমাৰ ওপৰত আছে। চৰকাৰে বান ক্ষতিগ্ৰস্ত জনতাক সহায়ৰ বাবে সম্ভৱপৰ সকলো ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে স্বাস্থ্য শিবিৰ মুকলি কৰিছে। নগাঁও জিলাৰ কলিয়াবৰত হাতীমুৰা পথাৰীত বানে চিঙি নিয়াৰ পাছত বিস্তীৰ্ণ অঞ্চল প্লাবিত হৈ আছে। আজি মন্ত্ৰী কেশৱ মহন্তই কালি বানত মৃত্যু হোৱা ৰজনী বৈষ্ণৱৰ পৰিয়ালক সাক্ষাৎ কৰাৰ লগতে মৃত ব্যক্তিগৰাকীৰ নিকটাত্মীয় 4,00,000 টকাৰ এককালীন সাহায্য প্ৰদান কৰে। নগাঁও জিলাৰ বান পৰিস্থিতি সন্দৰ্ভত আমাৰ সংবাদদাতা মুনিন্দ্ৰ শইকীয়াই এইদৰে কয়।
সমুদ্ৰমুখত তৃতীয়টো মানে বিধ্বস্ত কৰিছে নগাঁও জিলাৰ কামপুৰ, ৰহা, নগাঁও সদৰ, ভীম, চামগুৰি আৰু কলিয়াবৰ ৰাজচক্ৰ বিস্তীৰ্ণ এলেকা। নগাঁও জিলা প্ৰশাসনৰ সূত্ৰই প্ৰকাশ কৰি চলিত মানত জিলাখনৰ 80,000ৰো অধিক লোক আক্ৰান্ত হোৱাৰ লগতে 20,000 হেক্টৰ কৃষিভূমি প্লাবিত হোৱাৰ খবৰ লাভ কৰা হৈছে। নগাঁও চহৰৰ মাজেৰে বৈ যোৱা কলং নদীয়ে কলিয়াবৰ মহকুমাৰ বিভিন্ন অঞ্চলৰ উপৰিও চামগুৰি, পৌনি গুদামৰ বিস্তীৰ্ণ অঞ্চল জলমগ্ন কৰিছে। তদুপৰি নগাঁও চহৰৰ দীপলু, শিৱনগৰ, আদৰ্শ গাঁও, চকীটোক, চামাজাইপতি, ভূঞাপতি আদি কেইবাটাও অঞ্চল জলমগ্ন হৈ পৰাত নগাঁও জিলা প্ৰশাসনে 22টা আশ্ৰয় শিবিৰ স্থাপন কৰিছে। উক্ত বান সাহায্য শিবিৰত প্ৰশাসনে বান সাহায্য বিতৰণ কৰাৰ লগতে বিশুদ্ধ খোৱা পানী, স্বাস্থ্যসেৱা, শিশু খাদ্যৰ উপৰিও পশুধনৰ খাদ্য যোগান ধৰিছে। নগাঁও জলসম্পদ বিভাগে দিয়া তথ্য অনুসৰি কলং নদী জলপৃষ্ঠ আজিও বিপদসীমাৰ ওপৰেদি বৈ থকা ব্যাপক বান বিভীষিকা দেখা দিছে। ইপিনে যোৱা 2 জুলাইত কলিয়াবৰ মহকুমা হাতীমৰা মাথাৰিটো ব্ৰহ্মপুত্ৰৰ বাহনী পানীয়ে চিঙি নিয়াৰ ফলত মহকুমাটোৰ প্ৰায় 32খন গাঁও বাহনী পানীয়ে উৰাই পেলোৱাৰ হাজাৰ হাজাৰ লোক গৃহহীন হৈ পৰিছে। বানপানী কবলত পৰি বান সাহায্য শিবিৰত আশ্ৰয় গ্ৰহণ কৰিবলৈ বাধ্য হৈছে। কালি বিয়লি কলিয়াবৰ মহকুমাৰ কেৰিবাকৰি নামৰ গাঁওখনৰ ৰজনী বৈষ্ণৱী নামৰ 75 বছৰীয়া লোকজন বানত ডুবি মৃত্যুৰ মুখত পৰে। উক্ত মৃত লোকজনৰ পৰিয়ালৰ কাষত আজি বিয়লি ৰাজ্য চৰকাৰৰ পৰিবহণ মন্ত্ৰী কেশৱ মহন্ত থিয় হৈ আৰু চৰকাৰে আগবঢ়োৱা 4,00,000 টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰে।
ইপিনে নগাঁও সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে কালি হাতীমুৰা মথাউৰিটো পৰিদৰ্শন কৰাৰ পাছত আজি ইয়াৰ কাৰিকৰী তদন্তৰ দাবী উত্থাপন কৰে। তেওঁ লগতে অসমৰ বান আৰু খহনীয়াক ৰাজ্যিক তালিকাৰ পৰা ৰাষ্ট্ৰীয় সমবৰ্তী তালিকালৈ লৈ যোৱা, ব্ৰহ্মপুত্ৰ উপত্যকা প্ৰাধিকৰণ গঠন কৰা আদি দাবী উত্থাপন কৰে। যোৰহাট জিলাৰ স্বাস্থ্য বিভাগৰ উদ্যোগত আজি বান ক্ষতিগ্ৰস্ত ৰাইজৰ বাবে চিকিৎসা শিবিৰ মুকলি কৰা হয়। নিৰাতী অঞ্চলৰ ৰাইজৰ সহায় হোৱাকৈ বৰ আলী ৰংগমঞ্চত আয়োজিত এই শিবিৰত চিকিৎসা সেৱা আগবঢ়োৱাৰ উপৰি ঔষধ বিতৰণ কৰা হয়। শোণিতপুৰ জিলাৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও বিভিন্ন অঞ্চলৰ চৰণীয়া পথাৰসমূহ বানত বুৰ গৈ থকাত পশু খাদ্যৰ নাটনি হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰৰ পশু চিকিৎসা বিভাগে আজি ছটিয়াত পশু খাদ্য বিতৰণ কৰে। কৰিমগঞ্জ জিলাৰ কেইবাটাও অঞ্চল বানত বুৰ গৈ আছে। জিলাখনৰ 60টা অঞ্চল বানত 43টা আশ্ৰয় শিবিৰত 3,500ৰো অধিক লোকে আশ্ৰয় লৈ আছে। ইফালে গোৱালপাৰা জিলাৰ বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও জিলাখনলৈ এতিয়াও স্বাভাৱিক অৱস্থা ঘূৰি অহা নাই। জিলাখনৰ 274খন গাঁও বানৰ কবলত থকাৰ লগতে 80,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। প্ৰশাসনে 12টা আশ্ৰয় শিবিৰত আশ্ৰয় লৈ থকা 3,400ৰো অধিক লোকক বান সাহায্য আৰু বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ লগতে স্বাস্থ্য শিবিৰ মুকলি কৰিছে। দক্ষিণ খানৱা আৰু মানগছৰ জিলাৰ বান পৰিস্থিতি অপৰিৱৰ্তিত হৈ আছে। জিলাখনত ব্ৰহ্মপুত্ৰৰ পানী বিপদসীমাৰ ওপৰেৰে বৈ থকাৰ লগতে সম্প্ৰতি 65খন গাঁৱৰ 1,00,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা আৰু বস্ত্ৰ দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মালহেৰিয়াই আজি কৰিমগঞ্জৰ বান পৰিস্থিতিৰ বুজ লয়। কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰীগৰাকীয়ে কৰিমগঞ্জৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত জিলা প্ৰশাসন আৰু বিভাগীয় মুৰববীসকলৰ সৈতে বান পৰিস্থিতি সন্দৰ্ভত এখন পৰ্যালোচনা বৈঠকত অংশ লয়। বৈঠকৰ অন্তত তেওঁ কয় যে বান সাহায্য বিতৰণৰ লগতে বান পৰিস্থিতি স্বাভাৱিক হোৱাৰ পৰৱৰ্তী সময়ৰ পৰিকল্পনা ৰাজ্য চৰকাৰে ইতিমধ্যে গ্ৰহণ কৰিছে। জিলাখনৰ বান পৰিস্থিতিৰ সময়ত জিলা প্ৰশাসন, বিজেপিৰ দলীয় কাৰ্যকৰ্তা আৰু বিভিন্ন বেচৰকাৰী সংগঠন আগবাঢ়ি অহাৰ বাবে তেওঁ ধন্যবাদ জ্ঞাপন কৰিছে। জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই আজি ৰাজ্যখনত বান পৰিস্থিতি পৰিদৰ্শন কৰাৰ লগতে ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ সহযোগত বান ব্যৱস্থাপনাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে। মন্ত্ৰী শ্ৰীহাজৰিকাই কয় যে ৰাজ্যত বান নিয়ন্ত্ৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰে ইতিপূৰ্বে 5,000 কোটি টকা সাহায্য প্ৰদান কৰিছিল। 5 বছৰৰ বাবে বহুপাক্ষিক প্ৰতিষ্ঠানৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰা 5,000 কোটি টকাৰ ঋণৰ 10%হে ৰাজ্য চৰকাৰে দিব লাগিব বুলি তেওঁ লগতে প্ৰকাশ কৰে। বিয়া বছৰ আজি বিভিন্ন কাম কাজৰ বাবে ৰাজ্য চৰকাৰে বছৰি 1,000 কোটি টকা ব্যয় কৰিছে বুলিও তেওঁ জানিবলৈ দিয়ে। তেওঁ লগতে কয় যে পৰ্যায়ক্ৰমে ব্ৰহ্মপুত্ৰৰ খহনীয়া প্ৰতিৰোধৰ কাম আৰম্ভ হৈছে। কেন্দ্ৰীয় শক্তিমন্ত্ৰী মনোহৰ লালৰ অধ্যক্ষতাত আজি গুৱাহাটীত উত্তৰ পূবৰ ৰাজ্যসমূহৰ এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। নাগালেণ্ড, মণিপুৰ, মিজোৰাম, মেঘালয়, ত্ৰিপুৰা আৰু ছিকিমৰ লগতে অসমৰ শক্তিমন্ত্ৰী নন্দিত কাৰ্লোছৰ উপস্থিত থকা এই পৰ্যালোচনা বৈঠকত শক্তি বিতৰণ সন্দৰ্ভত আলোচনা কৰা হয়। পৰ্যালোচনা বৈঠকৰ অন্তত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমক কয় যে উত্তৰ পূবত শক্তি আৰু পৰ্যটনৰ অশেষ সম্ভাৱনা আছে। বৈঠকত গুৱাহাটী স্মাৰ্ট চিটি প্ৰকল্প সন্দৰ্ভত আলোচনা হোৱা বুলিও তেওঁ মন্তব্য কৰে। তেওঁ কয় যে নিৰ্বাচিত স্মাৰ্ট চিটিৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰক পুঁজি প্ৰদান কৰিব। স্মাৰ্ট চিটিৰ অৱশিষ্ট কাম কৰিবৰ বাবে সময়সীমা এবছৰলৈ বৃদ্ধি কৰা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে। অহা বছৰৰ মাৰ্চৰ ভিতৰত এই প্ৰকল্প সম্পূৰ্ণ হ'ব বুলি তেওঁ আশা প্ৰকাশ কৰে। কেন্দ্ৰীয় শক্তি দপ্তৰৰ দায়িত্ব গ্ৰহণৰ পাছত প্ৰথমবাৰলৈ অসম ভ্ৰমণলৈ অহা মনোহৰ লালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আজি গুৱাহাটীত এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। আলোচনাকালত মুখ্যমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় শক্তিমন্ত্ৰীগৰাকীক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নগৰৰ বৰ্ধিত ঘৰৰ চাহিদাৰ বিষয়ে অৱগত কৰে। নগৰীয়া খোৱাপানী যোগানত স্বচ্ছতা অৰ্জন, গুৱাহাটীত নদীমুখ নিৰ্মাণ আৰু গুৱাহাটীৰ সমীপত G20 নীতি আধাৰিত এটা নতুন ছেটেলাইট টাউনশ্বিপ বিকশিত কৰাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক তেওঁ অৱগত কৰে। আলোচনাৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় শক্তিমন্ত্ৰীগৰাকীক আদৰণি জনায়।
लेकिन अब ऐसा नहीं,
ऐसा यार करना आसान नहीं,
आसान बन गया। अब पता नहीं जांच में कुछ हो भी रहा है या नहीं, अब पूरी जानकारी मिलेगी।
क्या मोबाइल में जो फोटोग्राफ से सबूत मानेंगे वो?
माना जाएगा दोस्त।
छोड़ो कल की बातें, कल की बात पुरानी, कानून लिखेंगे नए भारत की कहानी। ये
सुधारवादी हैं, नहीं है ये दंड प्रधान। टेक्नोलॉजी का अधिक उपयोग, मिलेगा तेज न्याय। पीड़ित को ये देते हैं कई नए अधिकार। अपराधों के लिए है इसमें कड़े प्रावधान। न्याय केंद्रित कानून लिखेंगे अब नए भारत की कहानी।
नए आपराधिक कानून 1 जुलाई 2024 से लागू। आजाद भारत अपने
आजादी।
শ্ৰোতাসকলে সন্ধিয়া অঞ্চলী বাতৰিখন চাকাহৰ গুৱাহাটী কেন্দ্ৰৰ পৰা পৰৱৰ্তী বাতৰিখনক প্ৰজন্ম চহৰীয়াৰ পৰা।
অসম চৰকাৰে ৰাজ্যখনৰ বিভিন্ন বিভাগত 35,000 পদত নিযুক্তিৰ বাবে শীঘ্ৰে অভিযান আৰম্ভ কৰিব। অহা বছৰৰ এপ্ৰিল মাহৰ ভিতৰত এই নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। তেওঁ কয় যে 1,00,000 নিযুক্তিৰ পাছত এয়া চৰকাৰৰ অন্যতম বৃহৎ পদক্ষেপ হিচাপে পৰিগণিত হ'ব। মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যখনৰ নিবনুৱা যুৱক যুৱতীসকলক সকাহ দিয়াৰ বাবে এই ব্যৱস্থা লোৱা হৈছে। সেই অনুসৰি অসম আৰক্ষীৰ 6,400ৰো অধিক পদত, প্ৰাথমিক আৰু মাধ্যমিক শিক্ষকৰ 13,000ৰো অধিক পদৰ বাবে নিযুক্তি পৰীক্ষা অনুষ্ঠিত হ'ব। শিক্ষক প্ৰথমৰ বাবে শীঘ্ৰে বিজ্ঞাপন প্ৰকাশ কৰা হ'ব। অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ দ্বাৰা তৃতীয় বৰ্গৰ 7,500ৰো অধিক আৰু চতুৰ্থ বৰ্গৰ 4,500ৰো অধিক পদৰ বাবে নিযুক্তি পৰীক্ষা অনুষ্ঠিত হ'ব। এইসমূহ পৰীক্ষা অহা বছৰৰ এপ্ৰিলৰ ভিতৰত সমাপ্ত হ'ব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিছে। অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংঘদে আজি পৰীক্ষাৰ নতুন সময়সূচী ঘোষণা কৰিছে। এই অনুসৰি 25 জুলাইত উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ ৰাজ্যিক মুক্ত বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত হ'ব। একেদৰে 7 আগষ্টত এই পৰীক্ষাৰ অন্ত পৰিব। একেদৰে 9 আগষ্টৰ পৰা ব্যৱহাৰিক পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব। শিক্ষা সংঘদে পূৰ্বে 3 জুলাইৰ পৰা পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল, কিন্তু ৰাজ্যত সৃষ্টি হোৱা বান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত শিক্ষা সংঘদে ৰাজ্যিক মুক্ত বিদ্যালয়ৰ পৰীক্ষা স্থগিত ৰাখে। অৱশ্যে বান পৰিস্থিতি স্বাভাৱিক হোৱাত আজি পৰীক্ষাৰ নতুন সময়সূচী ঘোষণা কৰা হয়। ৰাজ্য চৰকাৰে যোৱা বছৰৰ 1 ডিচেম্বৰৰ পৰা বৰ্তমানলৈ ৰাজ্যৰ কৃষকসকলৰ পৰা ন্যূনতম সমৰ্থন মূল্যত 3,14,937 মেট্ৰিক টনৰ অধিক ধান ক্ৰয় কৰিবলৈ সমৰ্থ হৈছে। চৰকাৰী তথ্য অনুসৰি ধান ক্ৰয় প্ৰক্ৰিয়াৰে জড়িত 4টাকৈ চৰকাৰী প্ৰতিষ্ঠান ক্ৰমে অসম খাদ্য অসামৰিক যোগান নিগম লিমিটেডে 2,71,000ৰ অধিক মেট্ৰিক টন ধান ক্ৰয় কৰাৰ লগতে অসম ৰাজ্য কৃষি বিপণন পৰিষদে 3,500, ভাৰতীয় খাদ্য নিগমে 12,100 আৰু নাফেড নামৰ প্ৰতিষ্ঠানটোৱে 28,272 অধিক মেট্ৰিক টন ধান কৃষকৰ পৰা ক্ৰয় কৰিবলৈ সমৰ্থ হৈছে। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে প্ৰতি কুইণ্টল ধান 2,183 টকাৰ ন্যূনতম সমৰ্থন মূল্যত কৃষকৰ পৰা ক্ৰয় কৰিছে। ইয়াৰ বাবে ৰাজ্যত 170টা ধান ক্ৰয় কেন্দ্ৰ স্থাপন কৰা হৈছে। নীতি আয়োগৰ বিশেষ কাৰ্যসূচী সম্পূৰ্ণতা অভিযান অসমতো অব্যাহত আছে। এই অভিযানৰ অংশ হিচাপে জিলাখনে বিভিন্ন কাৰ্যসূচী আয়োজন কৰা হৈছে। সম্পূৰ্ণতা অভিযানৰ অধীনত অভিলাষী জিলা আৰু উন্নয়ন খণ্ডসমূহত মূলতঃ প্ৰথম 3 মাহতে পঞ্জীয়নভুক্ত প্ৰসূতিৰ সংখ্যা, সংহত শিশু বিকাশ সেৱাৰ অধীনত প্ৰসূতিৰ পৰিপূৰক খাদ্য যোগান, শিশুৰ সম্পূৰ্ণ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বৃদ্ধিৰ হাৰ, চৰকাৰে 2015 চনতে কৃষকৰ বাবে আৰম্ভ কৰা ছইল হেল্থ কাৰ্ডৰ যোগেদি মাটিৰ নমুনা সংগ্ৰহৰ হাৰ, প্ৰতিটো খণ্ডত মধুমেহ আৰু উচ্চ ৰক্তচাপজনিত ৰোগীসকলক চিনাক্তকৰণৰ হাৰ আৰু একেটা উন্নয়ন খণ্ডত থকা আম্মনিৰ্ভৰশীল গোটৰ বিপৰীতে পুঁজি লাভ কৰি থকা গোটৰ হাৰ, বিদ্যুৎ যোগান থকা মাধ্যমিক পৰ্যায়ৰ বিদ্যালয়ৰ হাৰ তথা পাঠ্যক্ৰম আৰম্ভ হোৱাৰ এমাহৰ ভিতৰতে পাঠ্যপুথি বিতৰণৰ হাৰ বৃদ্ধি কৰাৰ লক্ষ্য লোৱা হৈছে। 3 মাহজোৰা সম্পূৰ্ণতা অভিযানৰ অংশ হিচাপে নিৰ্বাচিত জনপ্ৰতিনিধিৰ লগতে জিলা তথা খণ্ড বিষয়াসকলে গ্ৰাম সভা, নাটক, পুষ্টিকৰ আহাৰ মেলা, স্বাস্থ্য শিবিৰ, প্ৰদৰ্শনী, সজাগতা সভা আৰু সমদল আদি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। জলসম্পদ বিভাগৰ মন্ত্ৰী তেজস হাজৰিকাই আজি নগাঁও জিলাৰ জাগিৰোডৰ পশ্চিম নগাঁৱত গোভা দৰৱজা তোৰণ উদ্বোধন কৰে। কিবা স্বায়ত্তশাসিত পৰিষদে আবণ্টন দিয়ে 10 লাখ টকাৰ পুঁজিৰে নিৰ্মাণ কৰা তোৰণখনৰ উদ্বোধনী অনুষ্ঠানত পশ্চিম নগাঁৱৰ ৰজা ভদ্ৰ সিং দৰজা উপস্থিত থাকে। উদ্বোধনী অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে গাঁওখনৰ খেলপথাৰ, ৰংগমঞ্চ উন্নত কৰি দিয়াৰ লগতে শ্মশানত বিদ্যুৎ আৰু পানীৰ সুব্যৱস্থা কৰা হ'ব বুলি আশ্বাস দিয়ে। আজিৰ এই কাৰ্যসূচীত তিৱা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ, মনোনীত সদস্য খগেন দাসৰ লগতে বিজেপিৰ দলীয় কাৰ্যকৰ্তা উপস্থিত থাকে। ৰাজ্য চৰকাৰে প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত মহাবিদ্যালয় বিশ্ববিদ্যালয়লৈ বিনামূলীয়া নামভৰ্তিৰ ধন বিতৰণৰ প্ৰথম পৰ্যায়ৰ অনুষ্ঠান কাইলৈ অনুষ্ঠিত হ'ব। এই উপলক্ষে দিছপুৰৰ লোকসেৱা ভৱনত বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এই কাৰ্যসূচীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে শিক্ষামন্ত্ৰী ডাঃ অৰুণ চিকুৱেও অংশগ্ৰহণ কৰিব। প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত মুঠ 349খন মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ক 68,44,00,000 টকা আদায় দিয়া হ'ব। এই আঁচনিৰ অধীনত 94,838গৰাকী ছাত্ৰ ছাত্ৰী উপকৃত হ'ব। দ্বিতীয় পৰ্যায়ৰ ধন ছেপ্টেম্বৰত আদায় দিয়া হ'ব। দবা খেলৰ অভিভাৱক ফৰামৰ উদ্যোগত আজিৰে পৰা গুৱাহাটীৰ পানীখাইটিত ষষ্ঠ বাৰ্ষিক আৰুধানা আন্তঃৰাষ্ট্ৰীয় ফিডাৰেটিং দবা অনুষ্ঠিত হৈছে। প্ৰতিযোগিতাখনত অসমৰ লগতে দিল্লী, হাৰিয়ানা, তামিলনাডু, কেৰালা, অন্ধ্ৰপ্ৰদেশ, মহাৰাষ্ট্ৰ, বিহাৰ আদি ৰাজ্যৰ 284গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে। জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক সুবোধ মণ্ডলবৰুৱাই প্ৰতিযোগিতাখনৰ উদ্বোধন কৰে। জলপাই জিলাৰ মাটিয়া বজাৰত আজিৰে পৰা 3দিনীয়াকৈ জিলা টাইকোৱাণ্ডো প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। কাৰ্যসূচী অনুসৰি আজি দুপৰীয়া খেলুৱৈসকলে পঞ্জীয়ন কৰা হয়। প্ৰতিযোগিতাৰ খেলসমূহ কাইলৈৰ পৰা অনুষ্ঠিত হ'ব। ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মহিলা দলৰ মাজত অনুষ্ঠিত ক্ৰিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন টি20 খেল আজি চেন্নাইৰ এম কে চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। খেলখন সন্ধিয়া 7 বজাৰ পৰা অনুষ্ঠিত হ'ব। একেখন ষ্টেডিয়ামতে অনুষ্ঠিত শৃংখলাৰ প্ৰথমখন খেলত আলহী দলটোৱে ভাৰতক 12 ৰাণত পৰাস্ত কৰাৰ বিপৰীতে দ্বিতীয় খেলখন বৰষুণৰ বাবে পৰিত্যক্ত হৈছে। বান ক্ষতিগ্ৰস্ত অসমত সাহায্য আৰু পুনৰ সংস্থাপনত সহায় হোৱাকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শীঘ্ৰে বিশেষ পেকেজ ঘোষণা কৰিব বুলি কেন্দ্ৰীয় শক্তি, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী মনোহৰ লালৰ গুৱাহাটীত প্ৰকাশ। গুৱাহাটীত কেন্দ্ৰীয় শক্তি মন্ত্ৰী মনোহৰ লালৰ উত্তৰ পূবৰ শক্তি বিতৰণ সন্দৰ্ভত পৰ্যালোচনা বৈঠক। উত্তৰ পূবত শক্তি আৰু পৰ্যটনৰ বহু সম্ভাৱনা আছে বুলি মন্ত্ৰীগৰাকীৰ মন্তব্য। ৰাজ্য চৰকাৰে বিভিন্ন বিভাগত 35,000 পদত নিযুক্তিৰ বাবে শীঘ্ৰে অভিযান আৰম্ভ কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। অসম উচ্চ মাধ্যমিক শিক্ষা সংসদে আজি ঘোষণা কৰা নতুন সময়সূচী অনুসৰি অহা 25 জুলাইৰ পৰা উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ ৰাজ্যিক মুক্ত বিদ্যালয়ৰ পৰীক্ষা আৰু ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মহিলা দলৰ মাজত অনুষ্ঠিত ক্ৰিকেট শৃংখলাৰ আজি চেন্নাইত তৃতীয় তথা অন্তিমখন টি টুৱেণ্টি খেল। সন্ধিয়া আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। নমস্কাৰ। Thank you.